Good morning. Itu Akash Fani Kuima. Puju laga nagamis kabur puri ase akam dong. Union Minister of State, Independent Charge for Law and Justice and Parliamentary Affairs, Arjun Ram Meghwal para contemporary India te inequality aru justice laga bhori thake dynamics to janai kina access justice for all karne desh laga commitment to janai shi. Union Minister para jo kali Kohima de state level mega legal services camp laga valedictory program te kota kuria somoy itu remarks tishi. ইতিয়া চলি থাকিয়া পলিটিকেল ল্যান্ডস্কেপ অপর কথা করি কিনা শ্রী মেঘওয়াল পাড়া একটা ভরি থাকিয়া কন্ট্রাডিকশন অপর ধ্যান দিছে যুন্টুতে পলিটিক্যাল ইকুয়ালিটি তো ওয়ান ম্যান ওয়ান ভোট ওয়ান ভ্যালু লাগা প্রিন্সিপাল পাড়া পাকা করে আর দেশ লাগা ইকোনমিক আর সোশ্যাল স্ট্রাকচার্স কারণে ইকোনমিক আর সোশ্যাল ইনইকুয়ালিটিস খান থাকি আছে
পলিটিক্যাল জাস্টিস ইকোনমিক জাস্টিস এন্ড সোশ্যাল জাস্টিস ইনকি প্রিএম্বল মে ভি বাত কহি গই আর এক কোট করতে হ্যায় ও कहेंगे गवई साहब यहां से भी मुझे लगता है लेकिन आज 12 अप्रैल है दो दिन बाद 14 अप्रैल है बाबा साहब डॉक्टर बी आर अम्बेडकर जी की जयंती है संविधान को लागू हुए 75 साल हो गए इसलिए बाबा साहब का वो फेमस कोट जो 26 नवंबर 1949 को कॉन्स्टिट्यूट असेंबली में दिया था जब संविधान सभा संविधान को अंगीकार करने के लिए तैयार थी तब उन्होंने कहा था वी आर एंटरिंग इनटू ए कॉन्ट्राडिक्शन एरा इन पॉलिटिकल फील्ड वी विल हैव ए पॉलिटिकल इक्वलिटी वन मैन वन वोट वन वैल्यू
মিনিষ্টার মেঘওয়াল পাড়া আরও খবর জানাইছে কি ইউনিয়ন ফাইন্যান্স মিনিষ্ট্রী পাড়া লম্বা রুখি থাকিয়া মেরে মাতে কোহিমা হাইকোর্ট বিল্ডিং বানাদো পুরা করব কারণে ফাইন্যান্সিয়াল সাপোর্ট মঞ্জুর করেছে যুন্টু হইলে নাগাল্যান্ডে জুডিশিয়াল ইনফ্রাস্ট্রাকচার সাকোর্ট করব কারণে একটা দরকারি থাকিয়া আগে লোয়া কাদাম একটা হব
নাগাল্যান্ড পেলে আয়া চিফ মিনিষ্টার সাহেব ভি থে এক হামনে মিটিং লি আপকে হাইকোর্ট কি বিল্ডিং কা পয়সা কা মামলা থা মে হামারে অনারেবল ফাইন্যান্স মিনিষ্টার সে ভি মিলনে গয়া I have written a letter also. अभी मुझे कुछ कह रहे थे कि कुछ शासकीय मद से हम खर्चा कर रहे हैं कोई तरीका ढूंढा है अपने और हमारी जो फाइनेंस मिनिस्टर है उन्होंने भी कहा है कि ये जो 2025 वाले ईयर में तो हमारी सप्लीमेंट्री ग्रांट का कोई विषय था जो 2025-2026 जो ईयर चल रहा है उसमें आपके ये नागालैंड हाईकोर्ट बिल्डिंग का पैसे की प्रॉब्लम अब नहीं आएगी ऐसा फाइनेंस मिनिस्टर ने मुझे कहा है
তাই পাড়া নাগাল্যান্ড আর আসাম মাজতে অয়েল এক্সট্রাকশন রাইটস লাগা চলি থাকিয়া মামলা অপর বি কথা করেছে শ্রী মেঘওয়াল পাড়া বিশ্বাস দিলাইছে কি রয়্যালটি শেয়ারিং অপর বাচ্চিত চলি আছে আর ইটু মামলা তো আসাম স্টেট লগত একটা অ্যামিকাবল রিজলিউশন পুঁছি বলে লাগা মাকসাদ লগত কাম করে আছে চিফ মিনিষ্টার নিফুরিও পাড়া কইছে কি সুপ্রিম কোর্ট পাড়া লিড করিয়া আর সব সাব অর্ডিনেট কোর্টস পাড়া সাপোর্ট করিয়া ইন্ডিয়া লাগা লিগাল ফ্রেটার্নিটি পাড়া দেশ লাগা দেশ শ্রেণী বানাবলে অপর একটা ডাঙর হিসা লইছে তাই পাড়া কৈছে কি জুডিশিয়ারি পাড়া মদত করিয়া তো লিগাল ডোমেন বি পাৰ কৰি কিনা আছে কিলে কলে ইটো পাৰা ইকুৱেলিটি উঠাবলে ছ'চিয়েল হাৰ্মনি বঢ়াবলে আৰু ইকনমিক গ্ৰথ পাবলে অপৰ বেছি দৰকাৰ থাকিছে কহিমাতে ষ্টেট মেগা লিগাল ছাৰ্ভিচেছ কেম্প লগা ভেলিডিক্টৰী প্ৰগ্ৰামতে কথা কৰি কিনা শ্ৰী ৰিঅ' পাৰা জনাইছে কি জুডিশিয়াৰিটো ইণ্ডিয়া লগা আজাদী পাৰা লৈ কিনা নেশ্যন বিল্ডিং লগা সবচে চাকত পিলাৰ ভিতৰতে একটা থাকি আছে আৰু অনুৰোধ কৰিছে কি তাই লগা মেহনতটো সব মানুহ পাৰা মান কৰিবলৈ আৰু খুচি পাব লাগে
দ্য জুডিশিয়াৰি হেজ বিন ওৱান অফ দ্য ষ্ট্ৰংগেষ্ট পিলাৰ ফৰ ষ্টেবিলিটি এণ্ড কোহিজন ফৰ দ্য নেশ্যন বিল্ডিং সিনচ ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স উই হেভ গ্ৰোন ফ্ৰম পভাৰ্টি টু ৱৰ্ল্ড পাৱাৰ
তাই পাৰা ষ্টেট লিগেল ছাৰ্ভিচেছ অথৰিটিৰ পৰা ষ্টেট চৰকাৰৰ লগত মিলি কিনা ষ্টেটে সবচে ডাঙৰ লিগেল এৱেৰনেছ কেম্প অৰ্গেনাইজ কৰাৰ কাৰণে কুশিপা জনাইছে শ্ৰী ৰিঅ' পাৰা উম্মিদ থাকিয়া জনাইছে কি ইটো কেম্প পাৰা জাষ্টিছ আৰু লিগেল এছিষ্টেঞ্চটো সব মানুহ কাৰণে এছেচেবল হবলৈ পাকা কৰি কিনা মাৰ্জিনেলাইজ আৰু ডাউন থ্ৰটেন খানকে ডাঙৰ ফাইদা আনি দিব দুনিয়া পুৰাতে খ্ৰীষ্টান মানুহ খান জিজাছ লগা জেৰুছলেমতে ট্ৰেম্পল এণ্ট্ৰি কৰাটো মান কৰি কিনা পাম চানডে মানাই আছে নাগাল্যান্ড চিফ মিনিষ্টাৰ নিফুৰিঅ' পাৰা সব মানুহকে একটা ব্লেছেড পাম চানডে চালাম জনাই কিনা কৈছে কি ইটো পাৰা জিজাছ লগা জেৰুছলেমতে হাম্বল এণ্ট্ৰিটো মাৰ্ক কৰে যোনটো হ'লে শান্তি মৰম আৰু বলিদান লগা একটা ডাঙৰ চিম্বল আছে আমি খান ইটো হলি উইক শুৰু কৰা সময় ৰিঅ' পাৰা উম্মিদ কৰা জনাইছে কি জিজাছ লগা গ্ৰেছ পাৰা আমি খানকে ইনস্পায়াৰ কৰিব তাই লগা এক্সাম্পল পাৰা গাইড কৰিব আৰু আমি খান লগা মনটো হোপ পাৰ্পাছ আৰু পিছ লগতে ৰিনিউ কৰি দিব Noxon Assembly Constituency laga MLA Lima Onan Chang para janaishi ki Noxon BDO block to state te sobse bia perform kuria block bitorte ekta ase. CKS conference hall tuin sang de jua kali thakia Noxon BDO block laga coordination meeting somoy kota kuri kina tai para Rural Development Department ke itu opor zimitari naloa aro irregular staff khan ke thik para sabole kuishe. তাই পাৰা আৰু ভিলেজ কাউঞ্চিল খানকে চৰকাৰ লগা ইকো ডেভেলপমেণ্টেল স্কীম খান কাৰণে ডিপাৰ্টমেণ্ট পাৰা লাগিয়া হিচাপে ইউনিয়ন ডকুমেণ্টছ খান জমা কৰি দিবলৈ আৰু ফাণ্ড খান চলা সময় একাউণ্টেবল আৰু ট্ৰান্সপেৰেণ্ট হবলৈ অনুৰোধ কৰিছে শ্ৰী চাংপাৰা তাই খানকে আৰু মানুহ খান লগা ভাল নিমিত্তে ডিপাৰ্টমেণ্ট লগা স্মুথ ফাংচনিং কাৰণে এটা ৰেজলিউচন বনাবলৈ অনুৰোধ কৰিছে ৰোজ ভেলি পঞ্জি স্কেম পৰা লাখো ইনভেষ্টৰ্ছ খান এফেক্ট হোৱাৰ কাৰণে জাষ্টিচ লগা একটা ডাঙৰ কাটাম দে মিনিষ্টাৰ অফ ষ্টেট ফৰ ফাইনেন্স পংকজ চৌধুৰী পৰা আজি দিন এছেট ডিছপজেল কমিটি লগা চেয়াৰমেন ডি কে শেঠকে 515 crore ৰুপিজ লগা একটা ডিমাণ্ড ড্ৰাফ্ট হেণ্ড অভাৰ কৰি দিছে ফাইনেন্স মিনিষ্ট্ৰী লগা ষ্টেটমেণ্ট একটা হিচাপে ইটো পইচাটো হলে ইটো স্কেম পৰা 7.5 lakh নিচিনা ভিক্টিমছ খানকে ৰিপে' কৰিবলৈ মদত কৰিবলৈ আছে এতিয়া তাকে 31 lakh ক্লেমছ নিচিনা ইটো কমিটিৰ লগত লঞ্চ কৰি কিনে আছে ইটোৰ লগতে পুজোৰ লগা খবৰ শেষ কৰি আছে শুনি থাকিবি শ্যাম লগা নাগামিজ খবৰ 7:10 আনি দিব